ৰোমীয়সকলৰ পতিপত্ৰ 11 অধ্যায়। পতিত ইজৰাইলে শেষত পৰিত্ৰাণ পাব। তেনেহলে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলেনে? এনে নহওক, কিয়নো ময়ো আব্ৰাহামৰ বংশৰ বিন্যামিন পৈদৰ এজন ইজৰাইলীয়া। ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই, নতুবা এলিয়াৰ বিৱৰণত শাস্ত্ৰই কি কৈছে সেই বিষয়ে আপোনালোকে নাজানেনে? তেওঁ ইজৰাইলৰ লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আগত কিদৰে নিবেদন কৰিছিল? তেওঁ কৈছিল, হে প্ৰভু, লোকসকলে তোমাৰ ভাৱবাদীসকলক বধ কৰিলে, তোমাৰ বেদীবোৰ খান্দি পেলালে, আৰু এতিয়া মইহে অৱশিষ্ট আছো, মোৰো প্ৰাণ তেওঁলোকে বিচাৰি আছে। কিন্তু উত্তৰত ঈশ্বৰে তেওঁ কি ক'লে? বাল দেৱতাৰ আগত আঁঠু নোলোৱাকৈ থকা এনে 7,000 মানুহ মই নিজলৈ অৱশিষ্ট ৰাখিলোঁ। এইদৰে বৰ্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে। কিন্তু সেই যদি অনুগ্ৰহেৰে হয়, তেনেহ'লে কৰ্মৰে নহয়, অন্যথা সেই অনুগ্ৰহ অনুগ্ৰহ হৈ নাথাকে। তেনেহ'লে কি, ইজৰাইলে যি বিচাৰিছে সেই পোৱা নাই, কিন্তু মনোনীত লোকে তাক পালে। অৱশিষ্টসকলক কঠিন কৰা হ'ল। এই বিষয়ে এইদৰে লিখাও আছে, ঈশ্বৰে সিহঁতক মূৰ্চাজনক আত্মা আৰু যাতে নেদেখিব এনে চকু আৰু যাতে নুশুনিব এনে কাণ দিলে। আজিলৈকে তেওঁলোক সেইদৰেই আছে। আৰু দাউদেও কৈছে, সিহঁতৰ ভোজনৰ মেজ সিহঁতলৈ ফান, আৰু কুণ্ডা বিঘিনি আৰু প্ৰতিফল স্বৰূপ হওক, সিহঁতে নেদেখিবলৈ সিহঁতৰ চকু অন্ধকাৰময় হওক, আৰু আপুনি সিহঁতৰ পিঠি সদায় কুজি কৰক। তেনেহ'লে মই কওঁ, তেওঁলোকে পৰিবলৈ উজুতি খালেনে? এনে নহওক, কিন্তু তেওঁলোকৰ অন্তৰ্জ্বলা জন্মাবলৈ তেওঁলোকৰ অপৰাধৰ দ্বাৰাই অনাইহুদীসকলৰ পৰিত্ৰাণ হ'ল। পাছত তেওঁলোকৰ অপৰাধেই যদি জগতৰ ধন, আৰু তেওঁলোকৰ হানিয়ে যদি অনাইহুদীসকলৰ ধন হয়, তেনেহ'লে তেওঁলোকৰ পৰিপূৰ্ণতা তাতকৈ কিমান অধিক হ'ব। এতিয়া অনাইহুদী লোক যি আপোনালোক, আপোনালোকক মই কৈছো, যেতিয়ালৈকে মই অনাইহুদীসকলৰ নিযুক্ত পাচনি হৈ আছো, মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছো। কিজানি কোনোমতে মোৰ স্বজাতীয়সকলৰ অন্তৰ্জ্বালা জন্মাই তেওঁলোকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰোঁ, কিয়নো তেওঁলোকক ত্যাগ কৰাই যদি জগতৰ মিলন হয়, তেনেহ'লে তেওঁলোকক গ্ৰহণ কৰাই মৃতসকলৰ জীৱন লাভৰ বাহিৰে আন কি হ'ব পাৰে? যদি সনা পিঠাগুড়িৰ প্ৰথম ভাগ পবিত্ৰ, তেনেহ'লে গোটেই হলদাই পবিত্ৰ, আৰু যদি শিপা পবিত্ৰ, তেনেহ'লে ডালবোৰো পবিত্ৰ। কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ'ল, আৰু আপুনি বনৰীয়া জলফাই গছ হৈও যদিও সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হ'ল, আৰু আপুনি জলফাই শিপাৰ ৰসৰ সহভাগী হ'ল, তেনেহ'লে ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিব। যদিও দৰ্প কৰে, তথাপি আপুনি যে শিপাক ভৰণ পোষণ দি আছে এনে নহয়, কিন্তু শিপাইহে আপোনাক ভৰণ পোষণ দি আছে। ইয়াতে আপুনি ক'ব, মোক কলম স্বৰূপে লগাবলৈহে ডালবোৰ ভাঙি পেলোৱা হ'ল। সঁচা, তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হ'ল। আপুনি হ'লে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছে, উচ্চ মনা নহ'ব, বৰং ভয় কৰক। কাৰণ যদি ঈশ্বৰে স্বাভাৱিক ডালবোৰক মৰম নকৰিলে, তেনেহ'লে আপোনাকো মৰম নকৰিব। এতেকে ঈশ্বৰৰ স্নেহ আৰু তীক্ষ্ণ ভাৱ চাওক। এফালে যিসকল ইহুদী, তেওঁলোকৰ বাবে হৈছে তীক্ষ্ণ ভাৱ, আনফালে আপোনালোকৰ বাবে তেওঁৰ ভাৱ হৈছে স্নেহশীল। যদি আপুনি সেই স্নেহ ভাৱত থাকে, তেতিয়াহে, নহ'লে আপুনিও কটা যাব। যদি সেইবোৰ অবিশ্বাসত নাথাকে, তেনেহ'লে সেইবোৰকো কলমস্বৰূপে লগোৱা হ'ব, কিয়নো সেইবোৰক পুনৰ কলমস্বৰূপে লগাবলৈ ঈশ্বৰৰ সক্ষম। কাৰণ স্বাভাৱিক বনৰীয়া জলফাই গছৰ পৰা কটা যোৱা যি আপুনি, আপুনি যদি স্বভাৱৰ বিপৰীতে উত্তম জলফাই গছত কলমস্বৰূপে লগোৱা হ'ল, তেনেহ'লে স্বাভাৱিক ডাল যি, সেইবোৰ সেই ইহুদীসকল কিমান অধিক নিঃসন্দেহে নিজৰ জলফাই গছত কলমস্বৰূপে লগোৱা হ'ব। কিয়নো হে ভাইসকল, আপোনালোকে যে নিজকে জ্ঞানবন্ত বুলি নামানে, এইকাৰণে যেতিয়ালৈকে অনাইহুদীসকলৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইজৰাইলী লোকৰ যে কঠিনতা জন্মিল, এই নিগুঢ়ত্ব আপোনালোকে নজনাকৈ থকাটো মোৰ ইচ্ছা নাই। এইদৰে সকলো ইজৰাইলী লোকে পৰিত্ৰাণ পাব এই বিষয়ে লিখাও আছে, চিউনৰ পৰা উদ্ধাৰকৰ্তা আহিব, তেওঁ জাকোবৰ বংশৰ পৰা ভক্তি লংঘন দূৰ কৰিব, আৰু এয়ে তেওঁলোকে সৈতে মোৰ নিয়ম হ'ব, তেতিয়া মই তেওঁলোকৰ পাপ গুচাম। এফালে তেওঁলোক শুভবাৰ্তাৰ সম্বন্ধে আপোনালোকৰ কাৰণে শত্ৰু, কিন্তু আনফালে ঈশ্বৰৰ মনোনীতৰ সম্বন্ধে তেওঁলোক ওপৰ পুৰুষসকলৰ কাৰণে প্ৰিয় পাত্ৰ, কিয়নো ঈশ্বৰৰ অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ অপৰিৱৰ্তনীয়। কাৰণ যেনেকৈ আপোনালোকে আগেয়ে ঈশ্বৰৰ অবাধ্য আছিল, কিন্তু এতিয়া তেওঁলোকৰ অবাধ্যতাৰ কাৰণে দয়া পালে, যেনেকৈ এতিয়া এই ইহুদীসকলেও যেন আপোনালোকৰ দয়া প্ৰাপ্তিৰ কাৰণে দয়া পায়, তাৰ বাবে তেওঁলোক এতিয়া অবাধ্য হ'ল। কিয়নো ঈশ্বৰে সকলোকে দয়া কৰিবৰ বাবে সকলোকে অবাধ্যতাত বন্ধ কৰিলে। ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ, তেওঁৰ বিচাৰবোৰ বুধৰ কেনে অগম্য আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য, কিয়নো প্ৰভুৰ মন কোনে জানিলে আৰু তেওঁৰ মন্ত্ৰণাকাৰীয়ে বা কোন হ'ল, নতুবা কোনে ঈশ্বৰলৈ আগেয়ে দিলে যে তাৰ বাবে তেওঁক প্ৰতিদান কৰিব লাগে, কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়, তেওঁৰে মহিমা চিৰকাল হওক, আমেন।